তামাম আছে, এখানে মই লগ কৈছিলো এটা পাঁচ এটা হেৰি
কি লগা
আছে, এডাল ধূপ ধূপ লগা আছে
দিয়ক,
উল্টাকে লগা অ লগা
মই বুটলে পাতা ভাঙি যায় মই উৎপতিয়া
লগা। তাৰপিছত শুন, সি যেতিয়া গম পালে সেইকাৰণে তাৰ আঙুলিটো লৈ ল'লে, কাৰণ তেতিয়া তাৰ পুতেক অশ্বত্থামা
অশ্বত্থামা
আৰু তাৰ পৰম প্ৰিয় শিষ্য অৰ্জুন সদায় ওপৰত থাকিব। গতিকে তাৰ বহুত কিন্তু গুৰু কি হয় জানে, গুৰু সকলোকে সমান দি দিয়ে তহঁতে জীৱন কৰ, কাৰণ গুৰুৱে ভালকে জানে কেলে কোন ক'ত যাব লগা আছে।
সেইটো হয়
এইটো চব সকলো জানো গেলা, সকলো জানো ক'ত কি যাব লগা আছে কোন দিনা কেতিয়া। মই টাইমটো কিন্তু মই নকওঁ, কাৰণ মই টাইমৰ ভিতৰত খেলি আছো, সেইটো মোৰ ডিজাইন, মই কিয় টাইমৰ এগেইনষ্টে কম, মই নকওঁ। কিন্তু মই জানো মোৰ নৌচনটো আছে, মই জানো সিহঁতৰ কি হ'ব লাগিব, সিহঁতৰ ধ্বংস অৱশ্যাম ভাবি মই বঢ়িয়াকে মিলিটেৰী জেটত উঠি গৈ পেলাই আমেৰিকা পামগে, হিজবুৰত টাউনশ্বিপ পুলিচ ডিপাৰ্টমেণ্টত সোমামগে, তাহাঁতক ধৰি আনি কম কোনটো আঙুলি দিব, গোটেইখিনি আঙুলি নাকাটো হ, গোটেইকেইটা আঙুলি মই নাকাটো, মই সুধিম তই কোনটো আঙুলি দিলি ক, সেইটোৱে ঢাক মাৰি মই নিজে নাকাটো, কাৰোবাৰ সেইটোৱে কটাম, এইটোকে দিয় নে এইটোকে দিয় নে কোনটো দিয় দে
মহাদস্যু
তাৰ কামত হাবিৰ ভিতৰত থাকা আৰু হাবিৰ মাজেদি তক্ষশিলালে যি যায় বস্তু বাহনি লৈ তাৰ মাজত সি ডকাইতি কৰি যোনে নিদিয়ে তাৰ আঙুলি কাটি দিয়া লুকাই কিছুমানে, তাৰ তেতিয়াও বেংকিং চিষ্টেম আছিল নহয়, মানুহটো অকলে যায়, মানুহটো অকলে যায়, হা মানুহটো অকলে যায় জানে, এইটো বৰ হেৰি মানুহ আহিছে দিছ নাই বোলাই
আহিব
অলপ সময় লাগিব ৰ, যেতিয়া শুন এটা ডাঙৰ মাৰোৱাৰী বিজনেছমেন যেতিয়া একেবাৰে হাতত একো নোহোৱাকে যায়, কিন্তু তই জাগ্ৰত তাত বহুত লাখ লাখ টকা আছে হয় নে, সি তাৰমানে তহখিনি বেলেগে দি পঠাইছে, হয় পঠাইছে নাই, তাক তই আঙুলি মেলে তাক ধৰে, ধৰি কৈ যা মোক পইচা দে নহ'লে তোকে
হা,
সি যদি দি দিয়ে সি খবৰো তেতিয়া পঠিয়াব নোৱাৰে, মানুহো পঠিয়াব নোৱাৰে, হাবিৰ মাজত এটা আঙুলিয়ে কাটি পেলাই গেলা বাল, গোটেইকেইটা নাকাটে, কিন্তু আঙুলি মালে গোটেই আঙুলি নাকাটে, মই আকৌ কৈছো, মই কৈছো নহয় মই তহঁতৰ আঙুলি মালৰ সময়তো ময়ে আঙুলি মালটো আছিলো, আঙুলি মালটো কোন আছিলে সেইটো মই আছিলো,
আচ্ছা
মই কথাটো কৈ আছো, তাৰে এটা আঙুলি কাটি দিওঁ, তাৰপিছত কওঁ যে যা বোলে পইচা পঠাই দিয়া, আৰু যদি নপঠাও পিছত মানে মই আৰু আঙুলি কাটিম, এটা আঙুলি কথা সি সদায় পইচা পঠাই থাকে, এটা সময় যেতিয়া বুদ্ধ আহিলে হা তাৰ পিছফালে সি দৌৰি আছে, দৌৰি আছে, তাক ধৰিব নোৱাৰে, সি কৈছে তই তই মোক কিয় ধৰিব নোৱাৰে জানে, কাৰণ তই অস্থিৰ মই স্থিৰ, তেতিয়া সি যেতিয়া হেৰি কলে তেতিয়া তাক আঙুলি বোলে যাচোন যা ধনীয়াক সোধে তই যে এইবিলাক যে কৰি আছ কোনোবাই তোৰ পাপৰ ভাগি ল'ব কি, এইটো এটা বেলেগ ষ্টৰি কৃষ্ণ।
আৰু এটা মোৰ তাৰ একে লিংক কৰে মনত পৰিছে, কালিমায়ে তোমাৰ মানে আপোনাৰ সদায় মানে হাত কাটিকে পিন্ধে, তাততো আঙুলি থাকে,
কালি কালি কোন জানে পক পক পকাত পকাত জনী, তোৰ যে ঘৈণীজনী আছে তাই বিভিন্ন ধৰণৰ ৰূপত বিভিন্ন ধৰণৰ ৰূপত, এতিয়া ভুৱনেশ্বৰী ৰূপত থাকে, ভুবনেশ্বরী ক'ত থাকে যা, সেইটো অতলৰ ভিতৰলৈ সুতলত থাকে, তাই সুতলত গৈ তামাম চুদা চুটি কৰে, অন্য একো নাই, সেইজনীও মই হয়। যদি মোৰ পৰা পাৰ্বতী যদি বাৰি নকৰো কেলাই বিশ্ব ব্ৰহ্মাণ্ড একো নচলে, পৃথিৱীখন সমতল যাত্ৰা হয় কেলা, এইটো বুজি পাবা, পৃথিৱীখন গেলা সমৰ্থন ক্ষেত্ৰ এখন গোলক ধৰে, সেইটো বুজি পাই বাচি খেলা খতম বাকী, সেইটো বুজি নহ'ব।
পৃথিৱী আপোনাৰ সমতল নহয় বা ৰাউণ্ড হয় এইটো লগততো বহুত আৰ্গুমেণ্ট,
এইটোৱেতো কথা, এইটো আচল কথা,
সেইটোৱে পইণ্ট হয় ন,
এইটোৱে আচল খেলা, তই নিজৰ চকু আছে, ইন্দ্ৰিয় আছে, তহঁতৰ স্কেল আছে, হেৰি আছে, কাৰ্ভেচিয়াটো হৈছে এইবিলাক, তাতে যিটো হিচাপ দেখাইছে এক মাইল তাৰমানে 1600 কিলোমিটাৰ 2 ইঞ্চি ড্ৰপ আছে না, 4 ইঞ্চি ড্ৰপ কি কয়, 4 ইঞ্চি এভৰি ট্ৰিম এভৰি মাইল, তো 2 × 4 = 32 × 4 = 32 × 32 = 32 ইঞ্চি, 3 × 3 = 9 × 9 = 72 ইঞ্চি, গতিকে 3 মাইল দূৰত যদি এটা 6 ফুটীয়া মানুহ পতাই দিব 72 ইঞ্চি আমি দেখাই পাব নালাগে, আৰু পানী সদায় সমান সমানেই থাকে, থাকে নাথাকে, পানীটো বেকা নহয়, পানী কিনা বেকা হয় নেকি, জগতৰ মিছা আৰু জগতৰ জঘন্য কোনো সঁচা নাই, এটা চব মিছা, এতে কোনোৱে প্ৰতিটো বস্তু মিছা, এতে একোৱে সঁচা নাই, দুটা সঁচা আছে, এতে একো সঁচা নাই, এতে একোৱে সঁচা নাই, একোৱেই সঁচা নাই, চব মিছা, চব মিছা, এতিয়াও সঁচা, অলপ মোহ গৈছে নাই,
অলপ নাই মোহ যোৱা নাই কিন্তু।